ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰ পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ ঘাত প্ৰতিঘাতবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা
কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান শুনি আপুনি কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে বাৰু? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি কিন্তু আশাৰে বাট চাই থাকো। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজাই দিব নোৱাৰো যদিহে তুমি আমাক বুজাই নিদিয়া। তুমিয়েই আমাৰ শিকাওঁতা হোৱা, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ ছয় নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰি পাঁচ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আপুনি যদি আমাৰ অনুষ্ঠান শুনিছিল তেনেহলে সেই কথা নিশ্চয় আপোনাৰ মনত আছে। আজিৰ অনুষ্ঠানত আমি এই ছয় নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম আৰু গোটেই অধ্যায়টোৰ আলোচনা আজি ইমানতে শেষ কৰিম, অৰ্থাৎ গোটেই গালাটীয়া পত্ৰখনৰ অধ্যয়ন আজি সামৰণি মাৰিম। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিছো গালাটীয়া ছয় অধ্যায়ৰ ছয় পদ। যিজনে বাক্যৰ শিক্ষা পায় তেওঁ শিক্ষকক সকলো ভাল বস্তুৰ ভাগ দিয়ক। ইয়াত পাচনি পৌলে অতি স্পষ্টভাৱে কৈছে, কোনো লোক ঢাক নকৰাকৈ, যে যি লোকে আমাক আত্মিক শিক্ষা দান কৰে তেওঁক আমি সকলো ভাল বস্তুৰ ভাগ দিয়া উচিত। অৰ্থাৎ কোনো শিক্ষক, কোনো প্ৰচাৰকে যদি আমাৰ আত্মিক লাভৰ কাৰণে কাম কৰিছে, আমি তেওঁৰ জাগতিক প্ৰয়োজনসমূহ পূৰণ কৰাত তেওঁক সহায় কৰা উচিত। আমি যদি দোকানত গৈ বস্তু হাতত লৈ পইচা নিদিয়াকৈ ওলাই আহিব খোজো, আমাৰ অৱস্থা কি হ'ব সকলোৱে জানো। ঠিক একেদৰে আমি যি লোকৰ পৰা আত্মিক শিক্ষা লাভ কৰি থাকো, তেওঁক যদি তেওঁৰ প্ৰাপ্যখিনি নিদিওঁ আমি ভুল কৰা হ'ব। কিন্তু বহু সময়ত আমি এই কথা চিন্তা কৰিবলৈ পাহৰি যাওঁ। কিন্তু বাইবেলত আমাক অতি স্পষ্টভাৱে কোৱা হৈছে যে আমি যাৰ পৰা আত্মিক শিক্ষা পাওঁ তেওঁক আমাৰ জাগতিক আশীৰ্বাদৰ ভাগ দিয়া উচিত। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। এইটো বিশেষভাৱে মন কৰিবলগীয়া পদ। এইটো এটা প্ৰাকৃতিক নীতি, সকলো ক্ষেত্ৰতে খাটে। এইটো দৈনন্দিন জীৱনত ঘটি থকা নীতি। আমি যেতিয়া কোনো শস্যৰ গুটি সিঁচো আমি ফচল পাওঁ। ধানৰ গুটি সিঁচিলে ধান পাওঁ, সৰিয়হ সিঁচিলে সৰিয়হ পাওঁ। মুঠতে আমি যি গুটি সিঁচো সেই শস্য পাওঁ। মুঠিয়ে লিখা শুভবাৰ্তাত তেৰ নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে এজন শস্য সিঁচা লোকৰ কথা কৈছে, লগতে তেওঁ শস্য চপোৱা লোকৰ কথাও কৈছে। এবাৰ এজন লোকে জেল চাবলৈ গৈছিল। এটা কোঠাত এজন কয়দীয়ে তেওঁৰ ফটা কাপোৰযোৰ বেজী সূতাৰে চিলাই কৰি আছিল। মানুহজনে কয়দীজনক সুধিলে, আপুনি কি কৰি আছে, কাপোৰ চিলাই আছে? কিন্তু কয়দীজনে উত্তৰ দিলে, নহয়, মই শস্য দাই আছো, যি গুটি সিঁচিছিলো তাৰ ফচল চপাই আছো। এই শাস্ত্ৰপদটোত এই কথাকেই বুজোৱা হৈছে। এইটো এটা সাৰ্বজনীন নীতি, কেতিয়াও সলনি নোহোৱা নীতি, সকলো ক্ষেত্ৰতেই এই কথাটো খাটে। আমি ধান সিঁচিলে ধানেই পাম, সৰিয়হ নাপাওঁ, আম গছত আমি কঁঠাল নাপাওঁ। বাইবেলত আমি এই কথাটোৰ বহুতো উদাহৰণ পাওঁ। প্ৰথম মন কৰিবলগীয়া উদাহৰণ হৈছে যাকুব। যাকুবে দেউতাক ইছাকক ঠগাইছিল। আদি পুস্তক সাতাইশ নম্বৰ অধ্যায়ৰ পৰা ঊনত্ৰিশ নম্বৰ অধ্যায়লৈকে পঢ়িলে আমি যাকুবৰ কথা ভালদৰে জানিব পাৰো। যাকুবে ককায়েক এছৌৰ ভাও ধৰি নিজকে জ্যেষ্ঠ পুত্ৰ বুলি দেখুৱাই দেউতাকৰ পৰা আশীৰ্বাদ লৈছিল। তাৰ পাছত যাকুব পলাই গৈ মোমায়েক লাবণৰ ঘৰত বহু বছৰ আছিলগৈ। যাকুবে হয়তো ভাবিছিল যে দেউতাকক ঠগি তেওঁ সাৰি গল, কিন্তু ঈশ্বৰে কৈছে আমি যি শস্য বওঁ তাকেই দাবলৈ পাওঁ। আৰু যাকুবৰ ক্ষেত্ৰতো সেয়েই হল। যাকুব লাবণৰ সৰু ছোৱালী ৰাহেলৰ প্ৰেমত পৰিল আৰু ৰাহেলক বিয়া দিবলৈ সাত বছৰ লাবণৰ ওচৰত কাম কৰিলে। সাত বছৰ পূৰ হলত যাকুবৰ বিয়া পতা হল, কিন্তু যাকুবে ঠগ খালে। ৰাহেলৰ সলনি ডাঙৰজনী ছোৱালী লেয়াকহে বিয়া দিয়া হল। পিতাকক ঠগোৱা জাকুবে নিজে ঠগ খাব লগা হল। প্ৰথম ৰজা বুলি 21 নম্বৰ অধ্যায়ত আহব ৰজা আৰু ৰাণী ইজেবলে কুচক্ৰান্ত কৰি নাবতৰ দ্ৰাক্ষাবাৰী হাত কৰিবলৈ যোৱা আমি পঢ়িবলৈ পাওঁ। তেওঁলোকে অন্যায় কৰি নাবতক বধ কৰোৱাইছিল। সেই জঘন্য কাম কৰি তেওঁলোক সাৰি যাব পাৰিম বুলি ভাবিছিল, কিন্তু ঈশ্বৰে এলিয়া ভাৱবাদীৰ যোগেদি আহব আৰু ইজেবলক জনাই দিছিল। জিহুৱাই কৈছে, যি ঠাইত কুকুৰবোৰে নাবুতৰ তেজ চেলেকি খালে সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। প্ৰথম ৰজা বুলি 21 অধ্যায়ৰ 19 নম্বৰ পদ। তাৰ পাছত যুদ্ধত আহব ৰজা আহত হৈছিল আৰু তেওঁ যুদ্ধৰ পৰা পলাব খুজিছিল। তেওঁৰ ৰথৰ পৰা তেজ বাগৰি বাগৰি পৰিছিল। চমৰীয়াত তেওঁৰ তেজ কুকুৰে চেলেকি চেলেকি খাইছিল। পাচনি পৌলৰ কথাকেই আমি ধৰিব পাৰো। ষ্টিফানক শিল দলিয়াই মাৰিবৰ সময়ত তেওঁ নেতা আছিল আৰু সেই কামত সমৰ্থন দিছিল, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছত তেওঁ যেতিয়া গালাতীয়া অঞ্চললৈ গৈছিল তাত তেওঁক আনে শিল দলিয়াই বধ কৰিব খুজিছিল আৰু মৰা বুলি ভাবি এৰি থৈ গৈছিল। যি শস্য সিঁচা হয় তাৰ ফচলেই আমি পাওঁ। এবাৰ এজন মদপী লোকে খ্ৰীষ্টক গ্ৰহণ কৰি খ্ৰীষ্টীয় বিশ্বাসী হৈছিল। এবাৰ এখন সভাত আন বিশ্বাসীসকলে নানা ধৰণৰ মুখৰোচক খাদ্য খাই আছিল, কিন্তু সেই ব্যক্তিজনে সেইবোৰ খাব নোৱাৰি কেৱল চোদাপানীহে খাইছিল। মানুহবোৰে তেওঁক অলপ ধেমালি কৰি সুধিলত তেওঁ উত্তৰ দিছিল, খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগতে মই ইমান মদ পান কৰাৰ ফল এতিয়াও ভুগি আছো। মোৰ পেটৰ অৱস্থা ইমান বেয়া যে মই সেই সুন্দৰ সুন্দৰ খাদ্যবোৰ খাব নোৱাৰো। নানা ধৰণৰ ৰাগিয়াল দ্ৰব্য সেৱন কৰা নাইবা যৌন বিষয়ক অপকৰ্মত লিপ্ত থকা লোকসকলেও এই কথা মনত ৰখা উচিত যে আমি যি সিঁচো তাকেই দাবলৈ পাওঁ। ইয়াৰ উদাহৰণ বিচাৰি আমি বেছি দূৰলৈ যাবই নালাগে। আমাৰ চাৰিওফালে চকু ফুৰাই চালেই আমি অনেক উদাহৰণ দেখা পাওঁ। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। এই অনন্ত জীৱনৰূপ শস্য বুলি কওঁতে এই জীৱনত প্ৰকাশ পাই উঠা আত্মাৰ ফল আৰু ভৱিষ্যত জীৱনৰ গৌৰৱময় আশা দুয়োটাকেই বুজোৱা হৈছে। প্ৰভু যীশু এদিন আহিব তেওঁৰ বিশ্বাসীসকলক স্বৰ্গলৈ লৈ যাবলৈ। প্ৰভু যীশুৰ সন্মুখত আমি হিচাপ দিব লাগিব, আমাৰ এই মাংসিক শৰীৰটো আমি কেনেদৰে ব্যৱহাৰ কৰিলো সেই বিষয়ে। প্ৰতিজন বিশ্বাসীয়ে সেইদিনা প্ৰভু যীশুৰ সুধৰ আসনৰ আগত থিয় হৈ জবাবদিহি দিব লাগিব। প্ৰিয় শ্ৰোতা, আমি পৰিত্ৰাণ পোৱা ব্যক্তি হ'ব পাৰোঁ, কিন্তু সেইদিনা আমি বাৰু লাজ নাপামনে যদিহে আমি আমাৰ এই শৰীৰক ঠিকমতে ব্যৱহাৰ নকৰো? এই বিষয়ে পাচনি জোহনে কি লিখিছে চাওকচোন। প্ৰথম জোহন 2:28 আৰু এতিয়া হে বোপাহঁত, যাতে তেওঁ প্ৰকাশিত হলে আমি হাঁহিয়াল হ'ম আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম, তাৰ কাৰণে তেওঁতেই থাকা। আমি যদি মাংসিক অভিলাষ পূৰণ কৰিবলৈ জীয়াই থাকো আমি মাংসিক ফলহে উৎপন্ন কৰিম, কিন্তু যদি আত্মিক দিশত মন দি আত্মাৰ বশ হৈ চলো আমি আত্মাৰ ফল উৎপন্ন কৰিম। যি সিঁচো তাকেই দাবলৈ পাম। অৱশ্যে খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি পৰিত্ৰাণ নেহেৰুৱাওঁ, কিন্তু মাংসিক অভিলাষ পূৰণ কৰি জীৱন কটালে আমি সেই বিচাৰৰ দিনা লাজ পাম আৰু কোনো পুৰস্কাৰ নাপাম। ঈশ্বৰে আমাক আকৌ এটা সাৱধানবাণী শুনাই দিছে, কিন্তু তেওঁ আমাক উৎসাহো দিছে। 9 নম্বৰ পদ চাওক, আৰু সৎকৰ্ম কৰি আমি নিৰুৎসাহ নহওঁ হওক, কিয়নো আমি ক্লান্ত নহলে উচিত সময়ত দাবলৈ পাম। বহু সময়ত আমি সৎকৰ্ম কৰি ভাগৰি পৰিব খোজো, আমি লগে লগেই ফল বিচাৰো, কিন্তু ফল ধৰিবলৈ সদায় এটা নিৰ্দিষ্ট সময় লাগে। আমি মাত্ৰ নিষ্ঠাপূৰ্ণভাৱে আমাৰ কাম কৰি যাব লাগে। ঈশ্বৰৰ বাক্যই ফল ধৰিবই। বাইবেলত কি লিখিছে চাওকচোন, যিচয়া 55:10-11 কাৰণ যেনেকৈ বৃষ্টি বা হিম আকাশৰ পৰা নামি আহি পুনৰাই তালৈ উলটি নাযায়, কিন্তু পৃথিৱীক ভিজাই ফলৱতী আৰু কেঁচাপতীয়া কৰে আৰু বওঁতাক গুটি আৰু খাওঁতাক আহাৰ দিয়ে, মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হ'ব, সেয়ে বৃথা মোৰ ওচৰলৈ উলটি নাহিব, কিন্তু মই যি ইচ্ছা কৰো তাক হামফল নকৰাকৈ আৰু যিহৰ নিমিত্তে তাক পঠাওঁ সেয়া সিদ্ধ নোহোৱাকৈ উলটি নাহিব। আমাক মাংসৰ অভিলাষমতে নচলি আত্মাৰ বশ হৈ চলিবলৈ কোৱা হৈছে, আৰু আত্মাৰ বশ হৈ চলিলে আমি আত্মাৰ সকলোবোৰ আশীৰ্বাদ লাভ কৰিম, কিন্তু আমি অধৈৰ্য হৈ পৰিব নালাগে। সকলোবোৰ ফল একেদিনাই আমাৰ জীৱনত প্ৰকাশ পাই নুঠিবও পাৰে, উপযুক্ত সময়ত আমাৰ মাজেৰে সেইবোৰ প্ৰকাশ পাই উঠিবই। কোনো খেতিয়কে যদি কিছুদিন কাম কৰি ভাগৰি পৰে আৰু খেতিৰ কাম বাদ দিয়ে, তেতিয়া তেওঁ ইতিমধ্যে যি খেতি আৰম্ভ কৰিছিল সেইবোৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনাই বেছি। আমিও আমাৰ আত্মিক জীৱন উৎসাহেৰে আৰম্ভ কৰি যদি ভাগৰি পৰো, আমাৰ জীৱনত আত্মাৰ ফলবোৰ প্ৰকাশ পাই উঠাত বিঘিনি হ'ব। মুঠতে আমি নেৰানেপেৰাকৈ আত্মাত চলি থকাটো প্ৰয়োজন। এই হেতুকে আহা, শুভক্ষণ পালে সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম কৰোঁহক। গতিকে আমি সৎ জীৱন যাপন কৰিবলৈ সাজু থাকিব লাগে। সুবিধা পালেই সৎকৰ্ম কৰিব লাগে, আনৰ উপকাৰৰ কাৰণে কাম কৰিব লাগে। কিন্তু আমি এটা কথা এইখিনিতে স্পষ্ট কৰি দিব খুজিছো, আমি পৰিত্ৰাণ অৰ্জন কৰিবলৈ সৎকৰ্ম নকৰো, কাৰণ আমি নিজৰ কৰ্মৰ বলত কেতিয়াও পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰো। আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে পৰিত্ৰাণ লাভ কৰো, কিন্তু পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি ঈশ্বৰৰ যোগ্য সন্তান হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত আৰু সৎকৰ্ম কৰা উচিত। আচলতে যেতিয়া আমি আত্মাত চলো, আত্মাই আমাক সৎকৰ্ম কৰিবলৈ উদগায়। চোৱা কিমান ডাঙৰ ডাঙৰ আখৰেৰে মই নিজ হাতে তোমালোকলৈ লিখিলো। পৌলে অতি ডাঙৰ ডাঙৰ আখৰেৰে চিঠিখন লিখিছিল। খুব সম্ভৱ পৌলৰ দৃষ্টিশক্তি অলপ দুৰ্বল হৈ আছিল কাৰণেই তেওঁ খুব ডাঙৰ ডাঙৰ আখৰেৰে লিখিছিল। আমি দ্বিতীয় কৰিন্থিয়া পুস্তক পঢ়োতে পাইছিলো যে পৌলৰ মাংসৰ এটা দুৰ্বলতা আছিল। তেওঁ সেই দুৰ্বলতা দূৰ কৰি দিবলৈ ঈশ্বৰক প্ৰাৰ্থনাও জনাইছিল, কিন্তু ঈশ্বৰে সেই দুৰ্বলতা দূৰ নকৰি মাথোন কৈছিল, মোৰ যি অনুগ্ৰহ সেয়ে তোমালোক জুৰিব। আমি ভাবো পৌলৰ চকুৰ দৃষ্টিশক্তি দুৰ্বল আছিল আৰু সেইটোৱেই আছিল তেওঁৰ মাংসৰ কাঁইট বা দুৰ্বলতা। আৰু এটা কথাৰ পৰা আমি এইটো অনুমান কৰিব পাৰো, পৌলে গালাতিয়া লোকসকললৈ এইবুলি লিখিছিল, আমি পাওঁ 4:15, তেন্তে তোমালোকৰ তেতিয়াৰ সেই আত্মধন্যবাদ এতিয়া কতা, কিয়নো তোমালোকৰ পক্ষে মই এই সাক্ষ্য দিছো যে সাধ্য হোৱা হলে তোমালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলাহেঁতেন। পৌলৰ চকুৰ দুৰ্বলতা থকা কাৰণেই গালাতিয়া লোকসকলে আনকি পাৰিলে নিজৰ চকুকে পৌলক দান কৰিবলৈ নিশ্চয় আগ্ৰহী আছিল, আমি এনে অনুমান কৰিব পাৰো। অৱশ্যে এই কথাটো আমি অনুমানহে কৰিছো, একেবাৰে খাটাং বুলি দাবী কৰি ক'ব খোজা নাই। পৌলে যেতিয়া ৰোমিয়া লোকসকললৈ চিঠি লিখিছিল তেওঁ নিজ হাতে লিখা নাছিল, তেওঁ শ্ৰুতলিপি দি আছিল আৰু আন এজনে লিখি গৈছিল। চিঠিখনৰ শেষত সেই লিখকজনে এনেদৰে উল্লেখ কৰিছিল, ৰোমিয়া 16:22, আৰু এই পত্ৰ লিখক মই তৰ্তিয়য় প্ৰভুত তোমালোকক মংগলবাদ কৰিছো। কিন্তু গালাতিয়াবিলাকলৈ এই পত্ৰখন পৌলে অলপ খং অলপ চিন্তাৰে লিখিব লগা হৈছিল, সেইকাৰণে তেওঁ আন লোকলৈ বাট নাচাই নিজেই চিঠিখন লিখিছিল আৰু তেওঁৰ দৃষ্টিশক্তি অলপ দুৰ্বল থকা কাৰণে তেওঁ খুব ডাঙৰ ডাঙৰ আখৰেৰে চিঠিখন লিখিছিল। যিমান লোকে মাংসত সুৰূপ দেখাব খোজে সেই সকলোৱে তোমালোকক চুন্নত হবলৈ বাধ্য কৰিছে, কিন্তু তেওঁবিলাকে যেন খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাৰণা নাপায় অকল সেইকাৰণেহে তাকে কৰে। যিহুদীপন্থী লোকসকলে গালাতিয়া লোকসকলক চুন্নত হবলৈ জোৰ কৰিব ধৰিছিল, কিন্তু পৌলে কৈছে যে তেওঁলোকে আচলতে আন আন যিহুদী লোকসকলৰ ভয়তহে তেনেকুৱা কৰিছিল, কিয়নো চুন্নত কৰোৱালে খ্ৰীষ্টৰ কথা প্ৰচাৰ কৰিলেও আন আন যিহুদী লোকসকলে তেওঁলোকক অত্যাচাৰ নকৰিব বুলি তেওঁলোকে ভাবিছিল। সেই কথাটো আজিকালিও ঘটি থকা আমি দেখো। বিভিন্ন ধৰণৰ ৰীতি নীতি মানি চলিলে আমাক কোনেও বাধা নিদিয়ে, মানুহে ৰীতি নীতিৰ প্ৰয়োজন নাই বুলি ক'লেহে বেয়া পায়, কিন্তু আমি কোনো বিধি বিধান কোনো ৰীতি নীতি পালন কৰি পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰো। খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ অনুগ্ৰহতহে পৰিত্ৰাণ লাভ কৰো, আৰু পৰিত্ৰাণ লাভ কৰাৰ পাছত কোনো ধৰণৰ বিধি বিধানৰ অধীন হোৱাৰ আৰু প্ৰয়োজন নাই। 13 কিয়নো চুন্নত হোৱাবিলাকে নিজেও বিধান পালন নকৰে। তোমালোকৰ মাংসত তেওঁবিলাকে যেন শ্লাঘা কৰিব পাৰে, এইকাৰণে তোমালোকৰ চুন্নত হবলৈ তেওঁবিলাকৰ ইচ্ছা। গালাটীয়া লোকসকলক চুন্নত কৰোৱাই সেই যিহুদীপন্থী লোকসকলে আচলতে কৃতিত্ব আদায় কৰিব খুজিছিল, আনৰ পৰা বাহ বাহ ল'ব খুজিছিল। কিন্তু ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথা এইটোৱেই যে আনক বিধি বিধান পালন কৰিবলৈ জোৰ কৰা লোকবোৰে নিজে কিন্তু সকলোবোৰ বিধি বিধান পালন কৰি নাথাকে, কাৰণ সেইটো সকলোৱে কৰিব নোৱাৰে। আচলতে কোনো লোকেই আটাইবোৰ বিধি সকলো সময়তে পালন কৰি থাকিব নোৱাৰে, সেই কাম কৰাৰ সামৰ্থ্য মানুহৰ নাই। সেইবাবেই মানুহক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশু জগতলৈ আহিব লগা হৈছিল। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচত বাজে, আন কোনো কথাত শ্লাঘা কৰা মোৰ পৰা দূৰ হওক, সেই ক্ৰুচৰ দ্বাৰাই জগতখনেই মোলৈ আৰু মই জগতখনলৈ ক্ৰুচত হত হলো। আমি যদি গৌৰৱ কৰাৰ কিবা স্থল আছে, সেইটো হৈছে খ্ৰীষ্টৰ ক্ৰুচ। ক্ৰুচত খ্ৰীষ্টই আমাৰ বাবে পাপৰ প্ৰায়চিত্ত কৰিলে, আৰু তেওঁত বিশ্বাস কৰিহে আমি পৰিত্ৰাণ পাওঁ। গতিকে আমাৰ গৌৰৱ কৰিবলগীয়া আন একো নাই। ক্ৰুচৰ ওচৰলৈ আহি আমি সকলোৱে একেধৰণে পৰিত্ৰাণ পাব পাৰো, আৰু আমি সকলোৱে একেধৰণেই ক্ৰুচৰ ওচৰলৈ আহিব লাগিব। কোনো প্ৰভেদ নাই, উচ্চ নিচ, ধনী দুখীয়া, শিক্ষিত অশিক্ষিত, সকলো সমান, কাৰণ ঈশ্বৰৰ দৃষ্টিত সকলো পাপী। সকলোকে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন, সেই ত্ৰাণকৰ্তাই প্ৰভু যীশু। গতিকে আমি কোনো জাগতিক বিষয়ত ভৰসা কৰা উচিত নহয়, আমাৰ নিজৰ ওপৰত বা আনৰ ওপৰত ভৰসা কৰাও উচিত নহয়। সেইবাবেই পৌলে কৈছে তেওঁ গোটেই জগতখনেই ক্ৰুচত মৃত বুলি ধৰিছে, আৰু লগতে নিজকো ক্ৰুচত মৃত বুলি ধৰিছে। তেওঁৰ নিজৰ আৰু একো নাই, যি আছে সেয়া কেৱল ক্ৰুচ। কিয়নো শূন্যটো একো নহয়, অশূন্যটো একো নহয়, কিন্তু নতুন সৃষ্টিয়েহে সাৰ। শূন্যটো একো নহয়, অশূন্যটো একো নহয়, কিন্তু নতুন সৃষ্টিয়েহে সাৰ। আমি শূন্যত হৈও একো লাভ নাই, বা শূন্যত নোহোৱা বুলিও গৰ্ব কৰাৰ সকাম নাই, কাৰণ শূন্যত হোৱা বা নোহোৱা বা আন যিকোনো বিধি বিধান পালন কৰা নকৰাটো প্ৰয়োজনীয় প্ৰশ্ন নহয়। আচল প্ৰশ্নটো হৈছে আমি নতুন সৃষ্টি হলো নে নাই, আৰু নতুন সৃষ্টি যদি হোৱা নাই তেনেহলে বাকী সকলো মিছা। নতুন সৃষ্টি মানেনো কি বুজোৱা হৈছে? আমি খ্ৰীষ্টক যেতিয়া ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰো, আমাৰ হৃদয়লৈ পবিত্ৰ আত্মা আহে আৰু আমি আম্মিকভাৱে নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হৈ পৰো। এয়েই নতুন সৃষ্টি। এই নতুন জন্ম গ্ৰহণ কৰাটোহে আমাৰ বাবে প্ৰয়োজনীয় কথা। আৰু যিমান মানুহে এই সূত্ৰ অনুসাৰে চলিব, তেওঁবিলাকৰ আৰু ঈশ্বৰৰ ইছৰাইলৰ ওপৰতো শান্তি আৰু দয়া হওক। এই সূত্ৰ, এই নীতিটোকেই মনত ৰাখি আমি চলা উচিত। বাকী কথাবোৰক লৈ অহেতুক মূৰ ঘমোৱা উচিত নহয়। এতিয়াৰ পৰা কোনেও মোক দিগ নিদিয়ক, কিয়নো মই নিজ শৰীৰত যীশুৰ নানা চিন লৈ ফুৰিছো। ইয়াৰ মূল গ্ৰীক শব্দটো হৈছে ষ্টিগমাটা, অৰ্থাৎ দাগ। খ্ৰীষ্টৰ হকে তেওঁ কিমান কষ্টসহ্য কৰিছিল তাৰ প্ৰমাণ সেই দাগবোৰ। পাচনি পৌলে এইদৰে কৈছিল, তেওঁবিলাক খ্ৰীষ্টৰ পৰিচাৰক নে? হতবুদ্ধিৰ দৰে কৈছো মই অধিক, তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত। দ্বিতীয় কৰিন্থিয়া 11:23-24। এতিয়া আমি এই গালাটীয়া পুস্তকৰ শেষৰটো পদ, অৰ্থাৎ 18 পাঠ কৰি দিব খুজিছো। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক, আমেন। এনেদৰেই বিশ্বাসীসকলক খ্ৰীষ্টৰ অনুগ্ৰহতেই স্থিৰে থাকিবলৈ উদগাই পৌলে এই পত্ৰখনৰ সামৰণি মাৰিছে। প্ৰিয় শ্ৰোতা, গালাটীয়া পত্ৰখনৰ অধ্যয়নৰ সামৰণি পৰিল। গোটেই পত্ৰখনৰ মূল বিষয়টো হৈছে আমি কোনো বিধি বিধান পালন কৰি নহয়, কিন্তু খ্ৰীষ্টক পবিত্ৰতা বুলি গ্ৰহণ কৰি একমাত্ৰ অনুগ্ৰহৰ বলতহে পৰিত্ৰাণ লাভ কৰো, আৰু সেই পৰিত্ৰাণ আমি বিশ্বাসেৰে গ্ৰহণ কৰো। সেই পৰিত্ৰাণ বাৰু আপুনি গ্ৰহণ কৰিলেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক, আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001।
জয় গান গাই মই ভাল পাওঁ গীত গাই প্ৰভু যীশু, জয় গান গাই তেওঁৰ মহান প্ৰেমৰ বাণী, তেওঁৰ মহান প্ৰেমৰ বাণী, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰে।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বৈকলে হে মোৰ গোহালী ঘৰ তেওঁ জনম
আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো, আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, ক্ৰুছৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো, তেওঁৰ মহান ত্যাগৰ বাণী, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, কুকরিরে করকলৈ গৈ, কুকরিরে করকলৈ গৈ আজি নিবেদিছে আমার হকে, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ।